এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বদেশী সামগ্ৰী ব্যৱহাৰৰ লগতে থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় পথত নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয়টো উদ্বোধন কৰিব। তামিলনাডুৰ কাৰুৱাত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ঘটনাটোৰ বিচাৰৰ বাবে তামিলনাডু চৰকাৰে ইতিমধ্যে এখন কমিটি গঠন কৰিছে। দিল্লী ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিথুন মানহাস ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ BCCIৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে। আৰু এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উৎসৱৰ বতৰত স্বদেশী সামগ্ৰী ব্যৱহাৰৰ লগতে ভোকেল ফৰ লোকেল অৰ্থাৎ থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। GST সঞ্চয় উৎসৱৰ সময়তে বিভিন্ন উৎসৱসমূহ দেশবাসীয়ে উদযাপন কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ দেশতে উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ'বলৈ সকলোকে আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে এই উৎসৱৰ বতৰত সকলোকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈও আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ শ্ৰোতাৰ সৈতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি শিল্পীগৰাকীৰ সংগীতে ভৱিষ্যৎ প্ৰজন্মক সদায় আলোড়িত কৰি থাকিব বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ মন কী বাত অনুষ্ঠানত ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। শেহতীয়াকৈ অসমত আয়োজিত যুগজয়ী মহান শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি অভিহিত কৰা প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে সিংহালী আৰু তামিল ভাষাত পৰিৱেশন কৰা ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে শীৰ্ষক কালজয় গীতটো শ্ৰোতাক বজাই শুনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এইখিনি সময়তে দেশজুৰি GST সঞ্চয় উৎসৱো উদযাপিত হৈ আছে বুলি মন্তব্য কৰে। দেশত উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ'বলৈ সকলোকে আহ্বান জনাই তেওঁ কয় যে এই কাৰ্যই একোটা পৰিয়াললৈ আশাৰ সঞ্চাৰ কৰাৰ লগতে এনে সামগ্ৰী উৎপাদনৰ সৈতে জড়িত শিল্পী কাৰিকৰীসকলৰ কঠোৰ পৰিশ্ৰমক সন্মান জনাব আৰু যুৱ উদ্যমীসকলক দেউকা মেলি দিয়াৰ সুযোগ প্ৰদান কৰিব। নৱৰাত্ৰিৰ সময়ছোৱাতে দেশৰ জনসাধাৰণে শক্তিৰ আৰাধনা কৰে বুলি উল্লেখ কৰি তেওঁ বাণিজ্যৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ, শিক্ষাৰ পৰা বিজ্ঞানলৈ প্ৰতিটো দিশতে দেশৰ কন্যাসকলে প্ৰদৰ্শন কৰা উল্লেখনীয় সাফল্যৰ বিষয়ে উদাহৰণৰ সৈতে প্ৰকাশ কৰে। এই প্ৰসংগতে তেওঁ ভাৰতীয় নৌসেনাৰ দুগৰাকী মহিলা বিষয়ৰ সাহসিকতাৰ বিষয়েও বৰ্ণনা কৰে। বিভিন্ন প্ৰতিকূলতাৰ মাজত নাবিক সাগৰ পৰিক্ৰমাৰ জৰিয়তে সাগৰৰ বুকুত 8 মাহ কটোৱা লেফটেনেণ্ট কামাণ্ডাৰ দিলনা আৰু লেফটেনেণ্ট কামাণ্ডাৰ ৰূপাৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ এই বিৰল অভিজ্ঞতাৰ বিষয়ে শ্ৰীমোদীয়ে শ্ৰোতা সমাজক প্ৰত্যক্ষভাৱে অৱগত কৰায়। নৌসেনা বিষয়া দুগৰাকী এনে সাহসী তথা উত্তেজনাপূৰ্ণ অভিযানৰ কাহিনী শুনি নিজেও ৰোমাঞ্চিত হৈ পৰা বুলি উল্লেখ কৰি তেওঁ দুয়োকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। ছঠ পূজাই সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় ৰূপ পৰিগ্ৰহ কৰিবলৈ লৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে এই উৎসৱক চৰকাৰে ইউনেস্কোৰ অমৃত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস চলাই আছে বুলি জানিবলৈ দি কলকাতাৰ দুৰ্গা পূজা ইতিপূৰ্বে এই তালিকাত স্থান লাভ কৰা বুলিও প্ৰকাশ কৰে। স্বাধীনতা সংগ্ৰামী ভগৎ সিং আৰু প্ৰসিদ্ধ গায়িকা লতা মংগেশকাৰৰ জয়ন্তীৰ পৰিপ্ৰেক্ষিতত মন কী বাতৰ আজিৰ খণ্ডটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰা বুলি উল্লেখ কৰি তেওঁ দুয়োগৰাকী ব্যক্তিৰ স্মৃতিচাৰণ কৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। শ্বহীদ ভগৎ সিঙৰ সাহসিকতাৰ প্ৰতিগৰাকী ভাৰতীয়ক, বিশেষকৈ দেশৰ যুৱ প্ৰজন্মক চিৰদিন উদ্বুদ্ধ কৰি ৰাখিব বুলি উল্লেখ কৰাৰ লগতে লতা মংগেশকাৰৰ সৈতে থকা নিজৰ ঘনিষ্ঠ সম্পৰ্কৰ বিষয়েও তেওঁ দোহাৰে। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কিংবদন্তী মাৰাঠী গীতিকাৰ সুধীৰ ফাৰ্কে ৰচনা কৰা লতা মংগেশকাৰৰ কণ্ঠৰ জ্যোতি কলছ ছলকে গীতটোৰ অংশবিশেষ বজাই শুনায়। অহা 2 অক্টোবৰত দেশে পালন কৰিবলগীয়া গান্ধী জয়ন্তীৰ প্ৰসংগ উল্লেখ কৰি মহাত্মা গান্ধীৰ চিৰদিন স্বদেশী সামগ্ৰীৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছিল আৰু এনে সামগ্ৰীৰ ভিতৰতে খাদী সবাতোকৈ উল্লেখযোগ্য আছিল বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। শেহতীয়াকৈ 11টা বছৰত দেশত খাদী সামগ্ৰীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে বুলি জানিবলৈ দি তেওঁ 2 অক্টোবৰত প্ৰতিজন লোককে এবিধকৈ খাদী সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু সামাজিক মাধ্যমত ভোকেল ফৰ লোকেল হেচটেগটো বিয়পাই দিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ মধুবনী জিলাৰ চুইটি কুমাৰীৰ উদাহৰণে সংকল্প ক্ৰিয়েশ্যনৰ জৰিয়তে মিথিলা চিত্ৰকলা মহিলাৰ জীৱিকাৰ মাধ্যমেৰে কিদৰে ৰূপান্তৰ কৰিলে সেই বিষয়ে তেওঁ উল্লেখ কৰে। তেওঁ লগতে কেইদিনমানৰ পিছতে দেশে বিজয়াদশমী উদযাপন কৰিব বুলি উল্লেখ কৰি কয় যে এই বিজয়াদশমী আন এটা কাৰণতো বিশেষ। এই দিনটো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাৰ 100 বছৰ পূৰ্ণ হ'ব বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে শতিকাজোৰা এই যাত্ৰা কিমান আচৰিত আৰু অভূতপূৰ্ব সিমানেই প্ৰেৰণাদায়ক বুলি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে জাতিৰ সেৱাত নিজকে উৎসৰ্গা কৰা প্ৰতিজন স্বেচ্ছাসেৱকক শুভেচ্ছা জ্ঞাপন কৰে। অহা 7 অক্টোবৰত মহৰ্ষি বাল্মীকি জয়ন্তী পালন কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে ৰামায়ণ মহাকাব্য মানৱ জাতিক উপহাৰ দি ভগৱান ৰামৰ অৱতাৰ কাহিনীৰ সৈতে মানুহক পৰিচয় কৰাই দিয়াৰ বাবে মহৰ্ষি বাল্মীকিৰ অৱদানকো শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ কয় যে অযোধ্যাত যেতিয়া ৰাম মন্দিৰ স্থাপন কৰা হৈছিল তেতিয়া ইয়াৰ কাষতে নিশাদ্ৰাজ আৰু মহৰ্ষি বাল্মীকিৰ মন্দিৰো নিৰ্মাণ কৰা হৈছিল। তেওঁ জনসাধাৰণক অযোধ্যালৈ গ'লে মহৰ্ষি বাল্মীকি আলু আৰু নিশাদ্ৰাজ মন্দিৰ দৰ্শন কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে শিল্প, সাহিত্য, সংস্কৃতি কোনো এটা ক্ষেত্ৰত সীমাবদ্ধ নহয়। তেওঁ কয় যে পেৰিছৰ সাংস্কৃতিক প্ৰতিষ্ঠান চেণ্টাৰ মণ্ডপে 50 বছৰ অতিক্ৰম কৰিছে। ভাৰতীয় নৃত্য জনপ্ৰিয় কৰি তোলাত এই কেন্দ্ৰটোৱে উল্লেখযোগ্য অৱদান আগবঢ়াইছে। ইয়াৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জনাই শ্ৰীমোদীয়ে কেইবছৰমান পূৰ্বে পদ্মশ্ৰী বঁটা লাভ কৰা মিলনা ছালভিনিয়ে এই কেন্দ্ৰটো গঢ়ি তুলিছিল বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কিছুদিন পূৰ্বে মৃত্যু হোৱা দাৰ্শনিক এছ এল বীৰাপ্পাকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ ৰচনাসমূহে নৱপ্ৰজন্মৰ চিন্তাধাৰাক পথ প্ৰদৰ্শন কৰিব বুলি আশা প্ৰকাশ কৰে। ইপিনে এই ঋতু আমাৰ দেশত উৎসৱৰ বতৰ বুলি উল্লেখ কৰি তেওঁ আগতীয়াকৈ দীপাৱলীৰ বাবেও সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় পথত নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয়টো উদ্বোধন কৰিব। দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সেজদেৱাই আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি কয় যে উদ্বোধন হ'বলগীয়া এই নতুন কাৰ্যালয়টো কেৱল কৰ্মস্থলীয়ে নহয় ই হ'ব দলটোৰ নীতি আৰু আদৰ্শৰ কেন্দ্ৰস্থল, য'ত কাৰ্যকৰ্তাসকলৰ মাজত দলৰ কৰ্ম সংস্কৃতিক আগবঢ়াই নিয়া হ'ব। তেওঁ লগতে এই উদ্বোধনী অনুষ্ঠানত দিল্লী বিজেপিৰ বাবে ঐতিহাসিক মুহূৰ্ত বুলিও উল্লেখ কৰিছে। তামিলনাডুৰ কাৰুৰত কালি তামিলাগা ভেত্ৰি কাজাগাম দলটোৱে আয়োজন কৰা ৰাজনৈতিক সমদলত পদপিষ্ট হৈ 39 জন লোকে প্ৰাণ হেৰুওৱা ঘটনাটোৰ বিচাৰৰ বাবে তামিলনাডু চৰকাৰে ইতিমধ্যে এখন কমিটি গঠন কৰিছে। উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণা জগদেশনৰ নেতৃত্বত গঠন কৰা এই কমিটীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিব। উল্লেখযোগ্য যে টিভিকে দলটোৰ নেতা তথা জনপ্ৰিয় অভিনেতা বিজয়ক আদৰিবলৈ এই সমদল অনুষ্ঠিত কৰা হৈছিল। চিকিৎসা বিষয়ে জানিবলৈ দিয়া অনুসৰি 81 জন লোকৰ বৰ্তমান চিকিৎসা চলি আছে। মৃত্যু হোৱা লোকসকলক চিনাক্ত কৰি পৰিয়ালক চমজাই দিয়া হৈছে বুলিও চিকিৎসকে জানিবলৈ দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাবহ ঘটনাত নিহত হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিহতসকলৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 2 লাখ টকাকৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগতে আহতসকললৈ 50,000 টকাকৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰে। টিভিকে দলৰ নেতা বিজয়ে ঘটনাত নিহতৰ পৰিয়াললৈ 20 লাখ টকাৰ সাহায্যৰ লগতে আহতসকলৰ চিকিৎসাৰ সমস্ত ব্যয় বহন কৰিব বুলিও এটা বিবৃতিত প্ৰকাশ কৰিছে। ভাৰতীয় সেনাই আজি 199 সংখ্যক গাৰ্নাৰ্ছ ডে উদযাপন কৰে। আজিৰ দিনটোত ৰেজিমেণ্ট অফ আৰ্টিলাৰী ইতিহাসত এক বিশেষ তাৎপৰ্য বহন কৰে। সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ ত্ৰিবেদী আৰু ভাৰতীয় সেনাৰ অল ৰেংকে গাৰ্নাৰ্ছ দিৱসত ভেটেৰেন্স আৰু ৰেজিমেণ্ট অফ আৰ্টিলাৰী পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰে। এই উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতি সৌধত আৰ্টিলাৰী সঞ্চালক প্ৰধান আৰু জ্যেষ্ঠ কৰ্ণেল কামাণ্ডেণ্ট লেফটেনেণ্ট জেনেৰেল আদেশ কুমাৰে শ্বহীদৰ স্মৃতিত মাল্যাৰ্পণ কৰে। ইয়াৰ লগতে দেশৰ প্ৰতি সেৱা আগবঢ়োৱা জোৱান আৰু প্ৰবীণ সৈনিকসকলে ৰেজিমেণ্ট অফ আৰ্টিলাৰীৰ অল ৰেংকৰ সৈতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত লেফটেনেণ্ট জেনেৰেল আদেশ কুমাৰে আত্মনিৰ্ভৰ ভাৰত মন্ত্ৰৰে ৰেজিমেণ্ট আধুনিকীকৰণৰ পথত আগবাঢ়িছে বুলিও মন্তব্য কৰে। দিল্লী ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিথুন মানহাস ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ বিচিচিআইৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে। আজি অনুষ্ঠিত হোৱা বিচিচিআইৰ বাৰ্ষিক সাধাৰণ সভাত বোৰ্ডৰ 37 সংখ্যক সভাপতি হিচাপে মানহাস নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে এই সভাতে বিচিচিআইৰ বৰ্তমানৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া দ্বিতীয়বাৰৰ বাবে সাধাৰণ সম্পাদক হিচাপেও নিৰ্বাচিত হৈছে। এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলোৱা হ'ব। বিগত 41 বছৰত এছিয়া কাপ প্ৰতিযোগিতাৰ ইতিহাসত মুঠ 17টা সংস্কৰণৰ ফাইনেলত এইবেলি প্ৰথমবাৰলৈ ভাৰত পাকিস্তানৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বদেশী সামগ্ৰী ব্যৱহাৰৰ লগতে থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় পথত নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয়টো উদ্বোধন কৰিব। তামিলনাডুৰ কাৰুৰত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ঘটনাটোৰ বিচাৰৰ বাবে তামিলনাডু চৰকাৰে ইতিমধ্যে এখন কমিটি গঠন কৰিছে। দিল্লী ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিথুন মানহাস ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ বিচিচিআইৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে আৰু এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।